الرحمن
الرحمن دائما يا الله
علم القرآن
كما يحكي ديس القرآن
خلق الإنسان
كما يسستي كريس مانو
علمه البيان
كما يتك بخاي كيسة
الشمس والقمر بحسبان
كجار চন্দ্রয় নির্ধারিত হিসাব অনুযায়ী আবর্তন করে
والنجم والشجر يسجدان
আর তৃণলতা অথবা নক্ষত্ররাজি আর বৃক্ষাদিও সাজদা করে
والسماء رفعها ووضع الميزان
আর তেওঁই আকাশখনক সমুন্নত কৰিছে আর স্থাপন কৰিছে তোলাচনি
ألا تطغوا في الميزان
جاتا তোমালোকে জোখমাখত সীমালংঘন নকৰা
وأقيموا الوزن بالقسط ولا تخسروا الميزان
আৰু তোমালোকে ন্যায়সংগতভাৱে ওজন প্ৰতিষ্ঠা কৰা আৰু ওজনকৃত বস্তু কম নিদিবা
والأرض وضعها للأنام
আর তেওঁই পৃথিবীখনক সৃষ্টি জীৱৰ বাবে স্থাপন কৰিছে
ফিহা ফাকিহাতুন ওয়ান্নখল যাতুল আকমাম
যত আছে ফলমূল আৰু খেজুৰ গছ যাৰ ফল আৱৰণমুক্ত
ওয়াল হাব্বুল আসফি ওয়াল রাইহান
আৰু আছে বাকলিযুক্ত দানা আৰু সুগন্ধিযুক্ত ফুল
فبأي آلاء ربكما تكذبان
এতেকে হে মানবৰ জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা
خلق الإنسان من صلصال كالفخار
তেওঁই মানুহক সৃষ্টি কৰিছে পানী মিশ্ৰিত পুৰা মাটিৰ দৰে শুকান মাটিৰ পৰা
وخلق الجان من مارج من نار
আৰু জিনক সৃষ্টি কৰিছে ধোঁৱাবিহীন অগ্নিশিখাৰ পৰা
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱৰ জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা
رب المشرقين ورب المغربين
তেওঁই দুই উদয়াচল আৰু দুই অস্তাচলৰ প্ৰতিপালক
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱৰ জিন সম্প্ৰদায় তোমালোকে উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা
مرج البحرين يلتقيان
তেওঁই দুই সাগৰক প্ৰবাহিত কৰে উভয়ে পৰস্পৰৰ মিলিত হয়
بينهما برزخ لا يبغيان
কিন্তু উভয়ের মাঝে আছে একটা অন্তরাল যেটু কিহত অতিক্রম করিব নোৱাৰে
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱৰ জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা
يخرج منهما اللؤلؤ والمرجان
উভয় সাগৰৰ পৰা উৎপন্ন হয় মুকুট আৰু পোৱাল
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱৰ জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা
وله الجوار المنشآت في البحر كالأعلام
আৰু সাগৰত বিচৰণশীল পৰ্বত সদৃশ নৌযানসমূহ তেওঁৰে নিয়ন্ত্ৰণাধীন
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱৰ জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা
কুল্লু মান আলাইহা ফান
ভূপৃষ্ঠত যি আছে সকলো ধ্বংসশীল
ওয়াইয়াবকা ওয়াজহু ৰব্বিকা যুল জালালি ওয়াল ইকরাম
আৰু অবিনশ্বৰ কেৱল তোমাৰ প্ৰতিপালকৰ চেহেৰা যিজন মহিমাময় মহানুভৱ
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱ আৰু জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা
يسأله من في السماوات والأرض كل يوم هو في شأن
আকাশ মণ্ডল আৰু পৃথিৱীত যিসকল আছে সকলোৱে তেওঁৰ ওচৰতে প্ৰাৰ্থনা কৰে তেওঁ প্ৰতিটো মুহূৰ্ততে গুৰুত্বপূৰ্ণ কামত নিয়োজিত
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱ আৰু জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা
سنفرغ لكم أيها الثقلان
هي مانو بارو جين أمي أنطي بولو مي تمالو كور حساب نكاس كرهن ور پتی منو نبيح كوريم
فبأي آلاء ربكما تكذبان
اتك هي مانو بارو جين هم پرو دائي تمالو ابحوية تمالو كور پتی پلو كور كنتو كنتو انو گرهوك اشکار كوريبا
يا معشر الجن والإنس إن استطعتم أن تنفذوا من أقطار السماوات والأرض فانفذوا لا تنفذون إلا بسلطان
هي جن আৰু মানৱ সম্প্ৰদায় আকাশ মণ্ডল আৰু পৃথিৱীৰ সীমা যদি তোমালোকে অতিক্ৰম কৰিব পাৰা তেন্তে অতিক্ৰম কৰা কিন্তু তোমালোকে আল্লাহৰ শক্তি অবিহনে অতিক্ৰম কৰিব নোৱাৰিবা
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱ আৰু জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা
يرسل عليكما شواظ من نار ونحاس فلا تنتصران
তোমালোক উভয়ৰ প্ৰতি প্ৰেৰণ কৰা হ'ব অগ্নিহিকা আৰু ধূম্ৰপুঞ্জ অথবা গলিত তাম তেতিয়া তোমালোকে প্ৰতিৰোধ কৰিব নোৱাৰিবা
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱৰ জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা
فإذا انشقت السماء فكانت وردة كالدهان
যিদিন আকাশ বিদীর্ণ হব সেইদিনা ই তেজ বর্ণ গোলাপৰ দৰে ৰঙা ছালৰ ৰূপ ধাৰণ কৰিব
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱৰ জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা
فيومئذ لا يسأل عن ذنبه إنس ولا جان
গতিকে সেইদিন মানুহকো তাৰ অপৰাধ সম্পৰ্কে সোধা নহব আৰু জিনকো নহয়
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱ আৰু জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা
يعرف المجرمون بسيماهم فيؤخذ بالنواصي والأقدام
অপরাধীসকলৰ পৰিচয় পোৱা যাব সিহঁতৰ লক্ষণৰ দ্বাৰা, তাৰ পিছত সিহঁতৰ আগচুলি আৰু ভৰিত ধৰি টানি নিয়া হ'ব।
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱ আৰু জিন সম্প্ৰদায়, তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
هذه جهنم التي يكذب بها المجرمون
এইটোৱে হৈছে সেই জাহান্নাম যাক অপৰাধীসকলে অস্বীকাৰ কৰিছিল।
يطوفون بينها وبين حميم آن
সিহঁত জাহান্নামৰ জুই আৰু উতলা পানীৰ মাজত ঘূৰি থাকিব।
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱৰ জিন সম্প্ৰদায়, তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
ولمن خاف مقام ربه جنتان
আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত হোৱাৰ ভয় পোষণ কৰে তাৰ বাবে আছে দুখন জান্নাত।
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱৰ জিন সম্প্ৰদায়, তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
ذواتا أفنان
উভয়ে বহু শাখা পল্লব বিশিষ্ট।
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱ আৰু জিন সম্প্ৰদায়, তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
فيهما عينان تجريان
উভয় জান্নাতত আছে প্ৰবাহমান দুখন নিজৰা।
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱ আৰু জিন সম্প্ৰদায়, তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
فيهما من كل فاكهة زوجان
উভয়ের মাঝে আছে প্রতিটি ফল দুই দুই প্রকার।
فبأي آلاء ربكما تكذبان
এতেকে হে মানব আর জিন সম্প্রদায়, তোমালোক উভয়ে তোমালোকর প্রতিপালকর কোনটো কোনটো অনুগ্রহ অস্বীকার করিবা?
متكئين على فرش بطائنها من استبرق وجنى الجنتين دان
তাত তেওঁলোকে আউজি বহিব এনেকুৱা বিচনাত যাৰ অন্তৰ্ভাগ হ'ব হিংখাপেৰে তৈরি সুকোমল, আৰু উভয় জান্নাতৰ ফল মূল থাকিব নিকটৱৰ্তী।
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱৰ জিন সম্প্ৰদায়, তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
فيهن قاصرات الطرف لم يطمثهن إنس قبلهم ولا جان
তাত থাকিব স্বামীৰ প্ৰতি দৃষ্টিসীমিতকাৰী ৰূপহীসকল যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱৰ জিন সম্প্ৰদায়, তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
كأنهن الياقوت والمرجان
সিহঁত যেনিবা পদ্মৰাগ মণি আৰু মুকুতাহে।
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱৰ জিন সম্প্ৰদায়, তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
هل جزاء الإحسان إلا الإحسان
উত্তম কামৰ প্ৰতিদান উত্তমৰ বাহিৰে আৰুনো কি হ'ব পাৰে?
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱ আৰু জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
وَمِن دُونِهِمَا جَنَّتَانِ
আৰু এই দুখন জান্নাতৰ বাহিৰেও আৰু দুখন জান্নাত আছে।
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱ আৰু জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
মুদহাম্মাতান
জান্নাত দুখন হৈছে ঘন খেউজীয়া।
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱ আৰু জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
فيهما عينان نضاختان
এই দুখন জান্নাতত আছে উচ্চলিত দুখন নিজৰা।
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱ আৰু জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
فيهما فاكهة ونخل ورمان
তাত আছে ফল মূল খেজুৰ আৰু ডালিম।
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱ আৰু জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
فيهن خيرات حسان
সেই জান্নাতসমূহৰ মাজত আছে চৰিত্ৰৱৰ্তী ৰূপহী ৰমণী।
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱ আৰু জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
حور مقصورات في الخيام
সামিয়ানাবোৰত সুৰক্ষিত হৈ থাকিব হুৰসকল।
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱ আৰু জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
لم يطمثهن إنس قبلهم ولا جان
যিসকলক ইতিপূৰ্বে কোনো মানুহ অথবা কোনো জিনে স্পৰ্শ কৰা নাই।
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱ আৰু জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
متكئين على رفرف خضر وعبقري حسان
সিহঁতে আউজি বহিব সেউজীয়া দলিচা আৰু ধুনীয়া সিংখাপৰ গাদীযুক্ত আসনত।
فبأي آلاء ربكما تكذبان
এতেকে হে মানৱ আৰু জিন সম্প্ৰদায় তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
تبارك اسم ربك ذي الجلال والإكرام
বৰকতময় তোমাৰ প্ৰতিপালকৰ নাম যিজন মহামহিম আৰু মহানুভৱ।